এয়া আকাশবাণী পুৱাৰ উজনি অসমৰ বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। নিৰ্বাচন আয়োগে সমাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি কৰিছে। বশিষ্ঠ ৰাজ্যিক বিজেপি কাৰ্যালয়ত কালি এটা যোগদান কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিপিএফ আৰু অসম গণ পৰিষদৰ সৈতে নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতাৰ বিষয়ে সদৰি কৰে। তেওঁ দুয়োটা ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাৰ বিষয়টোত ৰাষ্ট্ৰীয় নেতৃত্বৰ অনুমোদন লাভ কৰাৰ পাছতে এই সন্দৰ্ভত চূড়ান্ত ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিয়ে।
যোৱাকালি আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে। মিত্ৰতাৰ যিটো ষ্ট্ৰাকচাৰ আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি ঘোষণা কৰিম, কিন্তু এজিপি আৰু বিপিএফৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি যোৱা নিশা সম্পূৰ্ণ কৰিছোঁ আৰু দুইটা ৰাজনৈতিক দলৰে আৰু বিজেপিৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে। কোনো ফ্ৰেণ্ডলি কণ্টেষ্ট আদি নাথাকে, সম্পূৰ্ণ ছিট বাই ছিট আমাৰ এলায়েন্স হৈ গৈছে।
মুখ্যমন্ত্ৰীয়ে বকো, দুধনৈ আৰু গোৱালপাৰা পশ্চিম সমষ্টিৰ বাবে ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ সৈতেও মিত্ৰতাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ কয়। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ দলৰ তিনিগৰাকী বিধায়কে কালি বিজেপিত যোগদান কৰে। বশিষ্ঠ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে অন্যান্য শীৰ্ষ নেতাৰ উপস্থিতিত ৰহাৰ বিধায়ক শশীকান্ত দাস, মঙলদৈৰ বিধায়ক বসন্ত দাস আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দেৱপুৰকায়শ্ৰয় দলটোত যোগদান কৰে। নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে দলটোৱে কালি ধেমাজিৰ পৰা জোনাইলৈ আয়োজন কৰা জন আশীৰ্বাদ যাত্ৰাত দলটোৰ জ্যেষ্ঠ নেতা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। এই যাত্ৰাত মন্ত্ৰী ডঃ ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱায়ো ভাগ লয়। উল্লেখযোগ্য যে বিৰোধী দল কংগ্ৰেছৰ লগতে ৰাইজৰ দলে ইতিমধ্যে এখনকৈ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে 42 গৰাকী আৰু ৰাইজৰ দলে 11 গৰাকী প্ৰাৰ্থীৰে প্ৰথমখন তালিকা ঘোষণা কৰিছে। কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ চকীহোলা থানাৰ অন্তৰ্গত ইংলং ইকপি পাহাৰত কালি সন্ধিয়া চুখয় 30 MKI শ্ৰেণীৰ এখন যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হৈছে। স্থানীয় লোকে সন্ধিয়া বিমানখন থকা পাইলট দুগৰাকীৰ সন্ধান অভিযান এতিয়াও অব্যাহত আছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে তেওঁলোকৰ এক্স হেণ্ডেলযোগে কালি সন্ধিয়া 7:42 পৰা যুঁজাৰু বিমানখনৰ সৈতে ৰাডাৰৰ যোগাযোগ বিচ্ছিন্ন হোৱা বুলি সদৰি কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰিছে। অৱশ্যে এই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়াও সবিশেষ কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই। পাহাৰত খুন্দা মৰাৰ ফলতে বিমানখন দুৰ্ঘটনাত পতিত হয় বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। যোৰহাটৰ বায়ুসেনা বাহিনীৰ পৰা 5খন এম্বুলেন্সসহ এটা দল ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে। ঘটনাৰ পাছতে বায়ুসেনা ঘাটিত বিশেষ সতৰ্কতা জাৰি কৰা হৈছে। নদী পৰ্যটনৰ সবলীকৰণ আৰু বহনক্ষম বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰ আলোকস্তম্ভৰ আধাৰশিলা স্থাপন কৰে। বগীবিল, পাণ্ডু, বিশ্বনাথ ঘাট আৰু শিলঘাটত মুঠ 84 কোটি টকা ব্যয় সাপেক্ষে এই আলোকস্তম্ভসমূহ নিৰ্মাণ কৰা হ'ব। এই আলোকস্তম্ভসমূহে ব্ৰহ্মপুত্ৰৰ জলভাগেৰে সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন জাহাজ চলাচল, 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথত যাত্ৰী আৰু মালবাহী জাহাজৰ চলাচল বৃদ্ধি, প্ৰমোত্তৰী পৰ্যটন তথা থলুৱা উদ্যমিতাৰ প্ৰসাৰ আৰু কৰ্মসংস্থাপন সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ব্ৰহ্মপুত্ৰক পূৰ্ণাংগ মালবাহী কৰিডৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অভ্যন্তৰীণ জলপথত আলোকস্তম্ভ আন্তঃগাঁথনি স্থাপনৰ পথ প্ৰশস্ত হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ৰাজ্যখনৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আৰু উত্তৰ পূৰ্বাঞ্চলৰ বহনক্ষম অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিশেষ অগ্ৰগতি বুলি মন্তব্য কৰে। ডিব্ৰুগড়ৰ বগীবিলত অবৈধভাৱে সৰবৰাহ কৰা গৰুভৰ্তি এখন ট্ৰাক কালি আৰক্ষীয়ে জব্দ কৰিছে। ধেমাজি জিলাৰ পৰা আহি থকা ট্ৰাকখন 12টাকৈ গৰুসহ জব্দ কৰাৰ লগতে বগীবিল আৰক্ষীয়ে আন এখন ব্যক্তিগত বাহনো এই সন্দৰ্ভত জব্দ কৰে। ঘটনাটোৰ সৈতে জড়িত 6জন ব্যক্তিক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।